এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যসভাত অসমৰ খালী হ'বলগীয়া তিনিখন আসনৰ বাবে এন ডি এ মিত্ৰজোঁটৰ তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজি গুৱাহাটীৰ লাচিতঘাটত ব্ৰহ্মপুত্ৰ আলোকস্তম্ভৰ আধাৰশিলা স্থাপন, ৰাজ্যৰ প্ৰশাসনিক বিভাগত ব্যাপক সালসলনি আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিনা অসমৰ খালী হ'বলগীয়া তিনিখন আসনৰ বাবে এন ডি এ মিত্ৰজোঁটৰ তিনিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। বিজেপিৰ তেৰছ গোৱালা, যোগেন মোহন আৰু ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়োৱে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰীয়াৰ উপস্থিতিত মনোনয়ন দাখিল কৰে। তিনিওগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ সম্ভাৱনা আছে। এতিয়ালৈকে বিৰোধী পক্ষৰ কোনো সদস্যই মনোনয়ন দাখিল কৰা নাই। উল্লেখযোগ্য যে 16 মাৰ্চত অসমসহ অন্যান্য ৰাজ্যত খালী হ'বলগীয়া ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ লাচিতঘাটত ব্ৰহ্মপুত্ৰ আলোকস্তম্ভৰ আধাৰশিলা স্থাপন কৰে। নদী পৰ্যটনৰ সবলীকৰণ আৰু বহনক্ষম বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে তথা 84 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলৈ লোৱা এই প্ৰকল্পই বগীবিল, পাণ্ডু, বিশ্বনাথ ঘাট আৰু শিলঘাটক সামৰি ল'ব। এই আলোকস্তম্ভই ব্ৰহ্মপুত্ৰৰে সুৰক্ষিত আৰু নিৰৱচ্ছিন্ন জাহাজ চলাচল, 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথৰ যাত্ৰী আৰু মালবাহী জাহাজৰ চলাচল বৃদ্ধি, প্ৰমোদতৰী পৰ্যটন তথা স্থানীয় উদ্যমশীলতাৰ প্ৰসাৰ, কৰ্মসংস্থাপন সৃষ্টি আদি সুনিশ্চিত কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ 3 কোটি 40 লাখ লোকৰ বাবে উন্নত আৰু শক্তিশালী অসম গঢ়াৰ লক্ষ্য স্থিৰ কৰিছে। তেওঁ সকলোকে এই দিশত একেলগে ধাৱমান হবলৈ আহ্বান জনায়।
ইনলেণ্ড ৱাটাৰৱেজ এই চেক্টৰটো, বিশেষকৈ ৰাষ্ট্ৰীয় জলপথত ব্ৰহ্মপুত্ৰৰ দাঁতিত আজি ৰিভাৰ লাইট হাউচ পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ বুকুত নিৰ্মাণ হবলৈ গৈ আছে। আজি আধাৰশিলা স্থাপন কৰা হ'ল। 4টাকৈ লাইট হাউচ, এটা পাণ্ডু, এটা হ'ব শিলঘাট নগাঁও কাজিৰঙাৰ দাঁতিত, এটা হ'ব ডিব্ৰুগড় আৰু এটা হ'ব উত্তৰ পাৰ বিশ্বনাথ চাৰিআলি। গতিকে 4টা লাইট হাউচত অত্যাধুনিক সা সুবিধা থাকিব, পৰ্যটকৰ বাবে আকৰ্ষণীয় কেন্দ্ৰবিন্দু হ'ব। আপোনালোকে শুনি ভাল পাব, লাইট হাউচ আজি 1000 বছৰ আগতে নিৰ্মাণ কৰা লাইট হাউচে উল্লেখযোগ্য জাহাজক সঠিক পথৰ সন্ধান দি আহিছে, উল্লেখযোগ্য শ্বিপিং ছেক্টৰত কাম কৰি আহিছে। গতিকে সেই লাইট হাউচটো আমাৰ নাবিকসকলৰ বাবে আটাইতকৈ বিশ্বাসযোগ্য বন্ধু।
আধাৰশিলা স্থাপন কাৰ্যসূচীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্লবৰুৱা আৰু চৰণ বড়োৰ লগতে সাংসদ বিজুলী কলিতা মেধি তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকে। নিৰ্বাচন আয়োগে সমাগত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি কৰিছে। শাসনাধিষ্ঠিত বিজেপিয়ে আজি বি পি এফ আৰু অসম গণ পৰিষদ দলৰ সৈতে নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা চূড়ান্ত কৰে। আজি বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এটা যোগদান কাৰ্যসূচীত অংশ লোৱাৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। তেওঁ কয় যে দুয়োটা ৰাজনৈতিক দলৰ সৈতে কোনো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নথকাটো চূড়ান্ত হৈছে আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ অনুমোদন লাভ কৰাৰ পাছত মিত্ৰতা সন্দৰ্ভত চূড়ান্ত ঘোষণা কৰা হ'ব। বকো, দুধনৈ আৰু গোৱালপাৰা পশ্চিম সমষ্টিৰ বাবে ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ সৈতেও মিত্ৰতাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ কয়। উল্লেখযোগ্য যে কংগ্ৰেছ দলৰ 3গৰাকী বিধায়কে আজি বিজেপিত যোগদান কৰে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে অন্যান্য শীৰ্ষ নেতাৰ উপস্থিতিত ৰহাৰ বিধায়ক শশীকান্ত দাস, মঙলদৈৰ বিধায়ক ৰমাকান্ত দাস আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলেক্স দে পুৰকাষ্টই দলটোত যোগ দিয়ে। এই যোগদান কাৰ্যসূচীত অংশ লোৱাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এইদৰে কয়।
ভাৰতীয় জনতা পাৰ্টীত আমাৰ সন্মানীয় বিধায়ক বসন্ত দাস, কমলেক্ষ পুৰকাষ্ট আৰু শশীকান্ত দাসে আনুষ্ঠানিকভাৱে যোগদান কৰে। যোৱা 1-2 বছৰৰ পৰা তেওঁলোকে আমাৰ চৰকাৰখনক সমৰ্থন কৰি আছিলে বিধানসভাৰ মজিয়াত। আজি তেখেতসকলে আনুষ্ঠানিকভাৱে দলত যোগদান কৰে আৰু ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁলোকক দললৈ আদৰণি জনায়। ময়ো 3গৰাকী বিধায়ককে ভাৰতীয় জনতা পাৰ্টীৰ মজিয়ালৈ আদৰণি জনাইছো।
বিজেপি আজি ধেমাজিৰ পৰা জোনাইলৈ আয়োজন কৰা জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অংশগ্ৰহণ কৰে। এই যাত্ৰাত মন্ত্ৰী ডঃ অনুজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই অংশ লৈছে। ধেমাজিৰ পৰা আৰম্ভ হোৱা এই জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে গোগামুখ, ধেমাজিনগৰ আৰু চিচিবৰ গাঁৱত বিশাল ৰোড শ্বত অংশ লয়। তেওঁ ইয়াৰ পাছত কোলাজান, জোনাই চিলাপথাৰ সংযোগী পথ, চিমেন চাপৰি আৰু জোনাইত ৰোড শ্বত ভাগ লয়। উল্লেখযোগ্য যে কংগ্ৰেছ আৰু ৰাইজৰ দলে ইতিমধ্যে 1খনকৈ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। কংগ্ৰেছ দলে 42 প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট আৰু ৰাইজৰ দলে 11 প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰিছে। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য প্ৰশাসনিক বিভাগত ব্যাপক সাল সলনি কৰা হৈছে। এই অনুসৰি অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন পৰিষদৰ অতিৰিক্ত সঞ্চালক নৰেন্দ্ৰ কুমাৰ শাহক মুখ্যমন্ত্ৰী সচিবালয়ৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। গৃহ বিভাগৰ আয়ুক্ত সচিব পাৰ্থপ্ৰতিম মজুমদাৰক বজালিৰ জিলা আয়ুক্ত হিচাপে বদলি কৰা হৈছে। প্ৰীতি কুমাৰীক কাৰ্বি আংলঙৰ, বিত্ত বিভাগৰ যুটীয়া সচিব আয়ুষী জৈনক দৰঙৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। দৰঙৰ আয়ুক্ত পূবালী গোহাঁইক গোলাঘাটৰ আয়ুক্তৰ দায়িত্ব দিয়া হৈছে। একেদৰে পশ্চিম কাৰ্বি আংলঙৰ আয়ুক্ত সাৰংগপানী শৰ্মাক পৰিবহণ বিভাগৰ সচিবৰ দায়িত্ব দিয়া হৈছে। বাক্সাৰ আয়ুক্ত গৌতম দাসক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব আৰু চিৰাঙৰ আয়ুক্ত যতীন বৰাক সাধাৰণ প্ৰশাসন বিভাগৰ সচিবৰ দায়িত্ব অৰ্পণ কৰা হৈছে। লখিমপুৰৰ আয়ুক্ত প্ৰণৱজিৎ কাকতিক দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। মীনাক্ষী দাসনাথক অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত দায়িত্বৰ পৰা আঁতৰোৱা হৈছে। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগীৰোডত অসম দৰ্শন আঁচনিৰ চেক বিতৰণ কৰে। জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত অঞ্চলটোৰ 150 উপাসনাস্থলীক চেক বিতৰণ কৰা হয়। মন্ত্ৰীগৰাকীয়ে উপাসনাস্থলীসমূহে সমাজত আধ্যামিক চিন্তা চৰ্চা অব্যাহত ৰখাৰ লগতে ঐতিহ্য সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। দৰং কৰ্কট কেন্দ্ৰ আৰু পশ্চিম দৰঙৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আজি দুনী স্নাতক মহাবিদ্যালয় আৰু দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত কৰ্কট ৰোগ সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত ৰোগীসকলৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। কাৰ্যসূচীত দৰং কৰ্কট কেন্দ্ৰৰ চিকিৎসক ডাঃ শ্বহীদুল ইছলামে এই ৰোগৰ সাৱধানতা, লক্ষণ, সজাগতাৰ লগতে HPV প্ৰতিষেধকৰ বিষয়ে অৱগত কৰায়। দৰং কৰ্কট কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই কেন্দ্ৰটোত উপলব্ধ চিকিৎসা সা সুবিধাসমূহৰ বিষয়ে সকলোকে জানিবলৈ দিয়ে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ সৈতে কেইবাখনো দেশ জড়িত হোৱাৰ ফলত এই সংঘৰ্ষ অধিক তীব্ৰতৰ হৈ উঠিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ বাহিনীয়ে যুটীয়াভাৱে ইৰাণৰ ওপৰত আক্ৰমণ চলোৱাৰ বিপৰীতে তেহৰাণে ক্ষেপণাস্ত্ৰ আৰু দ্ৰোণেৰে ইয়াৰ প্ৰত্যুত্তৰ দিছে। সংঘৰ্ষ অঞ্চলটোৰ ভিন ভিন অংশলৈ সম্প্ৰসাৰিত হৈছে আৰু ইৰাণ সমৰ্থিত সশস্ত্ৰ গোট হিজবুল্লাইও আক্ৰমণত যোগ দিছে। কেইবাখনো দেশে সাম্প্ৰতিক পৰিস্থিতিয়ে আঞ্চলিক সুস্থিৰতা আৰু গোলকীয় সুৰক্ষালৈ ভাবুকি কঢ়িয়াই অনালৈ চাই উদ্বেগ প্ৰকাশ কৰিছে আৰু উত্তেজনা হ্ৰাস কৰিবলৈ আহান জনাইছে। শেহতীয়া বাতৰি অনুসৰি আজাৰবাইজানে ইৰাণে নক্সিৱান অঞ্চলত দ্ৰোণেৰে আক্ৰমণ চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে। আজাৰবাইজানৰ বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এটা দ্ৰোণ নক্সিৱানৰ বিমান বন্দৰৰ ওচৰত আৰু আন এটা এখন স্কুলৰ সমীপত ভূপতিত হৈছে। এই ঘটনাত দুজন লোক আহত হয়। কাটাৰেও ইৰাণৰ বিৰুদ্ধে ক্ষেপণাস্ত্ৰৰে আক্ৰমণৰ অভিযোগ উঠিছে। ছৌদি আৰৱে দেশখনৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীয়ে কেইবাটাও দ্ৰোণ ধবংস কৰা বুলি দাবী কৰিছে। ইৰাণে আজি পুৱাৰ ভাগত ইজৰাইল আৰু আমেৰিকাৰ কেইবাটাও ঘাটিক লক্ষ্য কৰি আক্ৰমণ চলায়। ইৰাণে কয় যে ভাৰত মহাসাগৰত ইৰাণৰ যুদ্ধ জাহাজ ধবংস কৰাৰ বাবে আমেৰিকাই অনুতাপ কৰিব লাগিব। আমেৰিকাৰ নৌসেনাই মঙলবাৰে ভাৰত মহাসাগৰত ইৰাণৰ যুদ্ধ জাহাজক লক্ষ্য কৰি আক্ৰমণ চলাইছিল। এই আক্ৰমণত ইৰাণৰ 87 নাবিক নিহত হৈছে। ইৰাণে লগতে ইজৰাইলৰ ডিমোনা পৰমাণুস্থলীক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ ভাবুকি দিছে। ইজৰাইলৰ সেনাই লেবাননত হিজবুল্লাৰ কেইবাটাও কেন্দ্ৰত আঘাত হনাৰ বাতৰি পোৱা গৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত আজি বিয়লি পৰম্পৰাগত ৰীতি নীতিৰে খুৱেৰী উৎসৱ পালন কৰা হয়। দৌল উৎসৱৰ অংশ হিচাপে পালন কৰা এই উৎসৱত বিভিন্ন ঠাইৰ পৰা কলীয়া গোঁসাইক আনি এটা নিৰ্দিষ্ট স্থানত ৰখা হয় আৰু নাম প্ৰসংগৰ জৰিয়তে গোঁসাইৰ আশীষ লোৱা হয়। এই উৎসৱত সকলোৱে এজনে আনজনক ফাকু ছটিয়াই দুখ বেদনা দূৰ হোৱা কামনা কৰে। জিলাখনৰ বগুৱান, তিলাপাৰা, বাপুজীনগৰ আদি ঠাইত হুঁৱেৰী উৎসৱত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাই আজি নলবাৰী জিলাৰ লখপুৰত থকা উদ্যান শস্য মহাবিদ্যালয়ত 2 কোটি ব্যয়েৰে নিৰ্মাণ কৰা ইনডোৰ ষ্টেডিয়াম আৰু জিমখানা উদ্বোধন কৰে। উদ্বোধনী ভাষণত ডঃ ডেকাই এই ষ্টেডিয়াম আৰু জিমখানাই ছাত্ৰ ছাত্ৰীসকলক খেলা ধূলাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰিব বুলি উল্লেখ কৰে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰী ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 আৰম্ভ হ'ব। আজিৰ বিজয় দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত নিউজিলেণ্ডৰ সন্মুখীন হ'ব। ৰাজ্যসভাত অসমৰ খালী হ'বলগীয়া 3খন আসনৰ বাবে NDA মিত্ৰজোঁটৰ 3 প্ৰাৰ্থীৰ মনোনয়ন দাখিল। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজি গুৱাহাটীৰ লাচিতঘাটত ব্ৰহ্মপুত্ৰ আলোকস্তম্ভৰ আধাৰশিলা স্থাপন, ৰাজ্যৰ প্ৰশাসনিক বিভাগত ব্যাপক সাল সলনি আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি দ্বিতীয়খন ছেমিফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।